দ্বিতীয় বিবৰণ পাঁচ অধ্যায়। মূৰ্তি পূজাৰ সম্বন্ধে সাৱধানবাণী। তেতিয়া মুচিয়ে গোটেই ইজৰাইলীয়াসকলক মাতি আনি ক'লে, হে ইজৰাইল, আজি মই যি যি বিধি আৰু ব্যৱস্থা আপোনালোকক জনাম সেইবোৰ শুনক আৰু শিকি পালন কৰি সেইমতে কাৰ্য কৰিব। আমাৰ ঈশ্বৰ যিহুৱাই হোৰেবত আমাৰ লগত এটি নিয়ম কৰিলে। যিহুৱাই আমাৰ পূৰ্বপুৰুষসকলৰ লগতে এই চুক্তি কৰা নাই, কিন্তু আজি আমি যিমান লোক জীয়াই আছো আমাৰ সকলোৰে সৈতে কৰিলে। যিহুৱাই পৰ্বতত অগ্নিৰ মাজৰ পৰা আপোনালোকৰ সৈতে মুখামুখিকৈ কথা কৈছিল, সেই সময়ত জুই ভয়ত আপোনালোকে পৰ্বতৰ ওপৰলৈ উঠা নাছিল, বাবে মই আপোনালোকৰ আৰু যিহুৱাৰ মাজত থিয় হৈ তেওঁৰ কথা আপোনালোকৰ আগত প্ৰকাশ কৰিছিলোঁ। তেতিয়া যিহুৱাই কৈছিল, মই আপোনালোকৰ ঈশ্বৰ যিহুৱা, মিছৰ দেশৰ দাসত্বৰ পৰা ময়েই তোমালোকক বাহিৰ কৰি আনিলোঁ। মোৰ আগত আন কোনো দেৱতা নাথাকক। তোমালোকে নিজলৈ কোনো কটা প্ৰতিমা ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিৱীত আৰু পৃথিৱীৰ তলত থকা পানীত যি যি আছে সেইবোৰৰ আকৃতিৰে কোনো মূৰ্তি নাসাজিবা। সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা আৰু সেইবোৰৰ সেৱা পূজাও নকৰিবা, কিয়নো কেৱল মই যিহুৱা তোমালোকৰ ঈশ্বৰ, মই নিজ মৰ্যাদা ৰখাত উদ্যোগী। যিসকলে মোক ঘীণ কৰে তেওঁলোকৰ দুষ্টতাৰ শাস্তি মই তেওঁলোকৰ তৃতীয় আৰু চতুৰ্থ পুৰুষলৈকে দিওঁ। কিন্তু মোক প্ৰেম কৰা ও মোৰ আজ্ঞা পালন কৰাসকলক মই হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁ। তোমালোকে অনৰ্থকৰূপে নিজ ঈশ্বৰ যিহুৱাৰ নাম নল'বা, কিয়নো যিকোনোৱে তেওঁৰ নাম অনৰ্থকৰূপে লয় যিহুৱাই তেওঁক নিদোষী নকৰিব। তোমালোকক ঈশ্বৰ যিহুৱাই দিয়া আজ্ঞা অনুসাৰে বিশ্ৰাম দিন পালন কৰি পবিত্ৰ কৰা। সপ্তাহৰ ছদিন পৰিশ্ৰম কৰি তোমালোকৰ সকলো কাৰ্য সম্পন্ন কৰা, কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহুৱাৰ উদ্দেশ্যে এক বিশ্ৰাম দিন। সেইদিনা তোমালোকে তোমালোকৰ পু বা জি, দাস বা দাসী আৰু গৰু বা গাধ নাইবা আন কোনো পশু আৰু তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা বিদেশী কোনোৱে একো কাম নকৰিবা। তোমালোকৰ দাস দাসীয়েও যেন তোমালোকৰ নিচিনাকৈ বিশ্ৰাম পাব। সোঁৱৰণ কৰা, তোমালোকো মিছৰ দেশত দাস আছিলা আৰু তোমালোকৰ ঈশ্বৰ যিহুৱাই ক্ষমতাশালী হাতৰ শক্তি প্ৰদৰ্শন কৰি তাৰ পৰা তোমালোকক উলিয়াই আনিলে। এইকাৰণেই তোমালোকৰ ঈশ্বৰ যিহুৱাই তোমালোকক বিশ্ৰাম দিন পালন কৰিবলৈ আজ্ঞা দিছে। নিজ পিতৃ মাতৃক সন্মান কৰিবা। ঈশ্বৰ যিহুৱাই তোমাক দিয়া আজ্ঞা অনুসাৰে সেই আদেশ মানি চলিলে তোমালোকৰ আয়ুস দীঘল হ'ব আৰু তোমালোকৰ মংগল হ'ব। তোমালোকে নৰবধ নকৰিবা, তোমালোকে বিবিচাৰ নকৰিবা, তোমালোকে চুৰ নকৰিবা, তোমালোকে ওচৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা, আনৰ ভাৰ্যালৈ লোভ নকৰিবা, আন লোকৰ ঘৰ দুৱাৰ, খেতি বাতি, দাস দাসী, গৰু গাধ বা আন কোনো বস্তুলৈকে লোভ নকৰিবা। এইবোৰ আজ্ঞা সেই পৰ্বতৰ ওপৰত জুই, মেঘ আৰু ঘোৰ অন্ধকাৰৰ মাজৰ পৰা যিহুৱাই আপোনালোকৰ গোটেই সমাজৰ আগত বৰ মাতেৰে ঘোষণা কৰিছিল। ইয়াৰ বাহিৰে তেওঁ আৰু একোকে কোৱা নাছিল। পাছত তেওঁ সেইবোৰ দুখন শিলৰ ফলিত লিখি মোক দিলে। সেইদিনা যেতিয়া পৰ্বতত জুই জ্বলিছিল আৰু অন্ধকাৰৰ মাজৰ পৰা আপোনালোকে তেওঁ সেই কণ্ঠস্বৰ শুনিবলৈ পাইছিল, তেতিয়া আপোনালোকৰ সকলো পৰিচাৰক আৰু ফৈদৰ মুখ্য লোকসকল মোৰ ওচৰলৈ আহিছিল। আপোনালোকে কৈছিল, আমাৰ ঈশ্বৰ যিহুৱাই আমাৰ আগত নিজৰ প্ৰতাপ আৰু মহিমা দেখুৱালে আৰু জুইৰ মাজৰ পৰা আমি তেওঁৰ মাত শুনিলোঁ। আজি আমি জানিলোঁ যে ঈশ্বৰে মানুহৰ লগত কথা পতাৰ পাছতো মানুহ জীয়াই থাকিব পাৰে। কিন্তু এতিয়া আমি কিয় মৰিবলৈ যাম? কিয়নো এই মহান জুইয়ে আমাক গ্ৰাস কৰি পেলাব। যদি আৰু বেছি সময় আমি আমাৰ ঈশ্বৰ জিহুৱাৰ কণ্ঠস্বৰ শুনো, তেন্তে আমি নিশ্চয় মৰিম। মৈত্র লোকৰ মাজত এনে কোন লোক আছে যে আমাৰ দৰে অগ্নিৰ মাজৰ পৰা কোৱা জীৱন্ত ঈশ্বৰৰ কণ্ঠস্বৰ শুনাৰ পাছতো জীয়াই আছে? আপুনিয়ে ওচৰলৈ গৈ আমাৰ ঈশ্বৰ জিহুৱাই কোৱা সকলো কথা শুনি আহক। তেওঁ আপোনাক যি যি ক'ব সেই সকলো কথা আমাক জনাই দিব। আমি সেইবোৰ শুনি সেইদৰে চলিম। এইবুলি যেতিয়া আপোনালোকে মোক ক'লে, তেতিয়া জিহুৱাই আপোনালোকৰ সেই কথা শুনি মোক ক'লে, এই লোকসকলে তোমাক যি যি ক'লে তাক মই শুনিলোঁ। তেওঁলোকে যি কৈছে ভাল কথাই কৈছে। মোক ভয় কৰিবলৈ আৰু মোৰ আজ্ঞা পালন কৰাৰ এই মনোভাৱ যেন তেওঁলোকৰ সদায় থাকে, তাতে তেওঁলোক আৰু তেওঁলোকৰ সন্তানসকল চিৰকাল কুশলে থাকিব। তুমি গৈ তেওঁলোকক নিজ নিজ তম্বুলৈ উলটি যাবলৈ কোৱা, কিন্তু তুমি হলে মোৰ ওচৰত এই ঠাইতে থিয় হৈ থাকা। মই তোমাক সেই সকলো আজ্ঞা, নিয়ম আৰু ব্যৱস্থা দিম, যিবোৰ তুমি তেওঁলোকক শিকাব লাগিব, যাতে অধিকাৰ কৰিবলৈ যি দেশ মই তেওঁলোকক দিম, সেই দেশত তেওঁলোকে সেইবোৰ পালন কৰি চলিব। এতেকে আপোনালোকৰ ঈশ্বৰ জিহুৱাই আপোনালোকক যি যি আজ্ঞা দিলে, আপোনালোকে যত্নেৰে সেইবোৰ পালন কৰক। তাৰ পৰা হুঁকি বাওঁফালে নুঘূৰিব। আপোনালোক যেন জীয়াই থাকিব পাৰে, আপোনালোকৰ যেন মংগল হয় আৰু যি দেশ আপোনালোকে অধিকাৰ কৰিব তাত যেন অনেক কাল জীয়াই থাকিব পাৰে, সেইবাবে আপোনালোকৰ ঈশ্বৰ জিহুৱাই যি যি পথত আপোনালোকক চলিবলৈ আজ্ঞা দিলে সেই পথতে আপোনালোক চলিব।